চিরে পবিত্র খ্যানাতে উজ্জ্বলি খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
যদি লাগে জীবন
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰো আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আপুনি বাৰু এই অনুষ্ঠান শুনি কেনে পাইছে আমালৈ কেতিয়াবা চিঠি পত্ৰ লিখি জনাবচোন। আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক, স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ জনাইছো, কিয়নো তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমিয়েই আমাক বুজাই দিয়া পিতা। আমাৰ প্ৰত্যেকৰে প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা, তোমাৰ স্পষ্ট মাত আমাক প্ৰত্যেককে শুনিবলৈ দিয়া। আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম বংশাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই প্ৰথম বংশাৱলী পুস্তকৰ 20 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। আমি প্ৰথম পদ 3 পাঠ কৰি দিব খুজিছো। পাছে বছৰ ঘূৰিলত যি কালত ৰজাবিলাক যুদ্ধলৈ যায়, এনে কালত জোৱাবে পৰাক্ৰমী সৈন্য সামন্ত লৈ গৈ অম্মুনৰ সন্তানবিলাকৰ দেশ নষ্ট কৰিলে আৰু ৰব্বালৈ গৈ তাক অৱৰোধ কৰিলে, কিন্তু দায়ুদ জিৰচালেমত থাকিল। পাছে জোৱাবে ৰব্বাক আঘাত কৰি মাটিৰ সমান কৰিলে, আৰু দায়ুদে তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা তেওঁৰ ৰাজমুকুটি লৈ তাৰ সোণৰ পৰিমাণ 1 কিক্কৰ আছে বুলি বুজিলে, আৰু তাত বহুমূল্য মণিও আছিল, তাক দায়ুদৰ মূৰত দিয়া হল। তেওঁ সেই নগৰৰ পৰা অতিশয় অধিক লুটদ্ৰব্য উলিয়াই আনিলে। পাছে দায়ুদে তাৰ ভিতৰত থকা লোকবিলাকক বাহিৰলৈ আনি কৰত, লোহাৰ, মৈ আৰু কুঠাৰেৰে কাটিলে। দায়ুদে অম্মুনৰ সন্তানবিলাকৰ আটাই নগৰলৈ এইদৰে কৰিলে। পাছে দায়ুদ আৰু তেওঁৰ সকলো লোক জিৰচালেমলৈ উভতি আহিল। যুদ্ধৰ শেষৰ ফালে যেতিয়া অম্মুনীয়াবিলাকক পৰাস্ত কৰা হল, দায়ুদো সেই ঠাইলৈ গল আৰু বিভিন্ন বয় বস্তু লুট কৰি আনিলে। আচলতে সেই যুদ্ধৰ আৰম্ভণি দায়ুদে কৰা নাছিল, কিন্তু সেই অম্মুনীয়াবিলাকেহে কৰিছিল। কিন্তু সেই যুদ্ধত দায়ুদে এনেদৰেই বিজয় সাব্যস্ত কৰিলে ঈশ্বৰৰ সহায়ত। এতিয়া আমি ইছৰাইলৰ আন এক ঘোৰ শত্ৰু পলেষ্টিয়াবিলাকৰ লগত হোৱা যুদ্ধৰ বিষয়ে পঢ়িবলৈ পাম। 4 নম্বৰ পদ, তাৰ পাছত গেজৰত পলেষ্টিয়াবিলাকে সৈতে ৰণ লাগিল। সেই সময়ত হুছাতিয়া চিব্বকয়ে চিপ্পয় নামেৰে ৰফাৰ এজন সন্তানক বধ কৰিলে, তাতে পলেষ্টিয়াবিলাকক বশীভূত কৰা হল। পলেষ্টিয়াবিলাকৰ লগত ইছৰাইলৰ সঘনাই যুদ্ধ হৈছিল। দায়ুদৰ ৰাজত্বকালতো কেইবাবাৰো যুদ্ধ হৈছিল। 5 নম্বৰ পদত আমি আন এখন যুদ্ধৰ কথা পাওঁ, আৰু তাতো পলেষ্টিয়াবিলাকক পৰাস্ত কৰা হল। তাৰ পাছত আকৌ এখন যুদ্ধ হল। 6 নম্বৰ পদত আমি এনেদৰে পাওঁ যে এইখন যুদ্ধত দীৰ্ঘকায় দৈত্য সদৃশ এজন পলেষ্টিয়াই আতংকৰ সৃষ্টি কৰিছিল, কিন্তু ইছৰাইলৰ লোকবিলাকেই যুদ্ধত জয়যুক্ত হৈছিল। 7 আৰু 8 নম্বৰ পদ পাঠ কৰি দিছো। সি ইছৰাইলক ইটিকিং কৰিলত দায়ুদৰ ককায়েক চিমিয়াৰ পুত্ৰ জোনাথনে তাক বধ কৰিলে। এইকেইজন ৰফাৰ ঔৰসত জন্মা লোক, ইহঁত দায়ুদ আৰু তেওঁৰ দাসবিলাকৰ হাতত মৰা পৰিল। এই যুদ্ধকেইখনত ইছৰাইলেই জয়ী হল। ৰফাৰ সন্তান দৈত্য আকৃতিৰ পলেষ্টিয়া যুঁজাৰু কেইজন মৰা পৰিল, দায়ুদ আৰু দায়ুদৰ দাসৰ হাতত। কিন্তু এনেকুৱা দৈত্য সদৃশ লোকক বধ কৰাটো দায়ুদৰ কাৰণে একো নতুন কথা নাছিল। সৰুকালতেই দায়ুদে সেই কাম কৰিছিল। গলিয়াথৰ নিচিনা ভয়ানক বীৰক হত্যা কৰি দায়ুদ সৰুকালতেই অতি বিখ্যাত হৈছিল। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী লোকৰো এজন শত্ৰু আছে, চিৰদিনীয়া শত্ৰু। সেই শত্ৰুৰ লগত খ্ৰীষ্টীয় বিশ্বাসী লোকৰ অনবৰতে যুঁজ বাগৰি চলি থাকে। এই যুদ্ধ আত্মিক যুদ্ধ, আৰু শত্ৰু সাধাৰণ শত্ৰু নহয়। সকলো মন্দতাৰ মূল ব্যক্তি ছয়তান। এই ছয়তান আৰু তাৰ বাহিনীবিলাকৰ সৈতে খ্ৰীষ্টীয় বিশ্বাসী লোকৰ অনবৰতেই এখন আত্মিক যুঁজ বাগৰি চলি থাকে। কিন্তু এই যুঁজত জয়ী হবলৈ হলে খ্ৰীষ্টীয় বিশ্বাসীসকলে নিজৰ শক্তিৰে নহয় ঈশ্বৰৰ শক্তিৰেহে সেই যুঁজলৈ আগবাঢ়িব লাগিব। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেনেহলে আপুনি অনুভৱ কৰক বা নকৰক, আপোনাৰ বিৰুদ্ধে ছয়তানে অনবৰতেই যুঁজি আছে। সেইবাবেই বাইবেলত আমাক কোৱা হৈছে আত্মিক যুদ্ধৰ বাবে সাজ পিন্ধি সাজু হৈ থাকিবলৈ। আমি কাৰো বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি যাব নালাগে, কিন্তু সুদৃঢ়ভাৱে খোপনি পুতি থাকিব লাগে ঈশ্বৰৰ বাক্যত। আমি ঈশ্বৰৰ বাক্যত ভৰসা কৰি খোপনি পুতি ৰব লাগে ছয়তানৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ। যদিহে আপুনি ঈশ্বৰৰ হকে থিয় দিছে, তেনেহলে আপুনি ভালেই পাওক বা বেয়াই পাওক, আপোনাৰ বিৰুদ্ধে এই যুদ্ধখন চলিবই। এতিয়া আমি 21 নম্বৰ অধ্যায়ৰ পৰা ডায়ুদে কৰা সকলোতকৈ ডাঙৰ পাপটোৰ বিষয়ে পঢ়িবলৈ পাম। এইটো কিন্তু ডায়ুদে বৎসেবাৰ সৈতে কৰা পাপটো নহয়। এইটো এটা এনেকুৱা ধৰণৰ পাপ যাৰ বিষয়ে সাধাৰণ মানুহে হয়তো ধাৰণাই কৰিব নোৱাৰে। মানুহে হয়তো কয়, এইটোনো কিয় পাপ বুলি কোৱা হ'ল, মই বুজি নাপাওঁ। সকলোৱে ডায়ুদে সেই বৎসেবাৰ লগত কৰা পাপটোকেই সকলোতকৈ ডাঙৰ পাপ বুলি ভাবি থাকে, আৰু এই কথাত আমি আচৰিত নহওঁ। এইটো সঁচা, ডায়ুদে বৎসেবাৰ লগত কৰা পাপটো ঘিনলগীয়া, সাংঘাতিক পাপ আছিল। কিন্তু এই বংশাৱলী পুস্তকত আমি ঘটনাবোৰ ঈশ্বৰৰ দৃষ্টিকোণেৰেহে দেখা পাওঁ। ইয়াত ডায়ুদে যিটো পাপ কৰিছিল সেইটো পাপৰ কথাই উল্লেখ আছে। এতিয়া আমি 21 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিছো। পাছে ছয়তানে ইছৰাইলৰ বিৰুদ্ধে থিয় হৈ ইছৰাইলক গণনা কৰিবলৈ ডায়ুদক কুবুদ্ধি দিলে। আচল দোষী কোন, সেই কথাটো আমি ইয়াতে দেখা পালো। এইটো আছিল ছয়তানৰ কুবুদ্ধি। গোটেই ঘটনাটোৰ আঁৰত আচলতে ছয়তানৰ কু অভিসন্ধি আছিল, আৰু সেইকাৰণে আমি বুজো যে এইটো অতি ভয়ংকৰ পাপ আছিল। ইছৰাইলৰ লোকবিলাকক গণনা কৰিবলৈ ছয়তানেই ডায়ুদক কুবুদ্ধি দিছিল। ডায়ুদে বৎসেবাৰ লগত যিটো পাপ কৰিছিল সেইটো আছিল তেওঁৰ ব্যক্তিগত পাপ, তেওঁৰ মাংসৰ পাপ। 2 নম্বৰ পদ, তাতে ডায়ুদে জোৱাবক আৰু লোকবিলাকৰ অধ্যক্ষবিলাকক আজ্ঞা কৰিলে, বোলে তোমালোকে যোৱা, বেৰছেবাৰে পৰা দানলৈকে ইছৰাইলক গণনা কৰাগৈ, পাছে মই তেওঁবিলাকৰ সংখ্যা জানিবৰ নিমিত্তে মোক বাতৰি দিবাহি। আপোনাৰ নিশ্চয় মনত আছে যে মুছিয়েও গোটেই ইছৰাইলৰ লোকবিলাকক গণনা কৰাইছিল দুবাৰ। গণনা পুস্তকত আমি পঢ়িবলৈ পাইছিলো যে অৰণ্যৰ মাজেৰে যাত্ৰা আৰম্ভ কৰাৰ আগে আগে আৰু সেই যাত্ৰাৰ সামৰণিত মুছিয়ে ইছৰাইলৰ লোকবিলাকৰ গণনা কৰাইছিল। সেইটো ভুল কাম নাছিল, ঈশ্বৰে তাত দুখ দেখা নাছিল। ইয়াত এই গণনা কাৰ্যটোক পাপ বুলি কোৱা হৈছে। কোনো কোনোৱে ক'ব পাৰে যে ডায়ুদে এই কামটো কৰিছিল কাৰণ তেওঁৰ অহংকাৰ হ'ব ধৰিছিল। এই বিষয়ে আমি এতিয়া একো মতামত নিদিওঁ। 3 নম্বৰ পদ, তেতিয়া জোৱাবে ক'লে, এতিয়া যিমান লোক আছে জিহুৱাই তাৰ 100 গুণ অধিককৈ নিজ প্ৰজাবিলাকক বৃদ্ধি কৰক। হে মোৰ প্ৰভু মহাৰাজ, তেওঁবিলাক সকলোৱে জানো মোৰ প্ৰভুৰ দাস নহয়। মোৰ প্ৰভুৱে ইয়ালৈ কিয় পুৰুষাৰ্থ কৰে? আপুনি ইছৰাইলৰ দুখৰ কাৰণ কিয় হ'ব? এয়া ডায়ুদৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰথমতেই মাত মাতিছে জোৱাবে। ডায়ুদে পৰিসংখ্যা বিচাৰিছিল, আৰু পৰিসংখ্যাত সদায় অলপ পাপৰ চেকা থাকি যায়, অলপ অসত্য নিহিত হৈ থাকি যায়। মোৱাবে এই পৰিসংখ্যা লোৱা কামটোত বাধা দিছিল কাৰণ তেওঁ বুজিছিল যে এই কামটোত অলপ গৰ্বৰ ভাৱ নিহিত হৈ আছিল। অৱশ্যে আমি ভাবো যে যদিও ইয়াত গৰ্বৰ ভাৱ নিহিত হৈ আছিল, কিন্তু এই গৰ্বই এই পাপৰ সম্পূৰ্ণ ব্যাখ্যা দাঙি নধৰে। ডায়ুদে এই জনগণনাৰ কাৰ্যটো কৰাত ঈশ্বৰ অসন্তুষ্ট হৈছিল কাৰণ ডায়ুদে ঈশ্বৰত গৌৰৱ নকৰি নিজৰ ক্ষমতাত গৌৰৱ কৰিছিল। অৰ্থাৎ ডায়ুদে এই জনগণনাৰ কামটো কৰাৰ মূলতেই আছিল এটা ভয়ংকৰ পাপ, অবিশ্বাস। ডায়ুদে সৰ্বশক্তিমান ঈশ্বৰত ভৰসা কৰিবলৈ পাহৰি গৈ সংখ্যাৰ ওপৰত ভৰসা কৰিবলৈ ধৰিছিল। যেন ইছৰাইলৰ মানুহৰ সংখ্যা অধিক হলেই তেওঁ অধিক শক্তিশালী, এনেহেন মনোভাৱ প্ৰকাশ পাইছিল। এতিয়া আমি 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছো। তথাপি জোৱাবতকৈ ৰজাৰ বাক্য প্ৰবল হোৱাত জোৱাবে গৈ গোটেই ইছৰাইলৰ মাজত ফুৰি পাছত জিৰচালেমলৈ আহিল। পাছে জোৱাবে লোকবিলাকৰ সংখ্যা ডায়ুদৰ গুৰিত আনি দিলে। গোটেই ইছৰাইলৰ মাজত 11,00,000 তৰোৱাল ধৰোতা লোক আৰু যিহুদাৰ মাজত 470,000 তৰোৱাল ধৰোতা লোক আছিল, কিন্তু তেওঁবিলাকৰ মাজত তেওঁ লেবী আৰু বিন্যামিনক গণনা নকৰিলে কাৰণ ৰজাৰ সেই আজ্ঞাত জোৱাবৰ ঘিণ লাগিছিল। জোৱাবৰ আপত্তি নৰজিল, ডায়ুদৰ কথামতে কাম কৰিবলগা হ'ল। কিন্তু আমি ইয়াত দেখা পাওঁ যে আচলতে সেই কথাত জোৱাব পেটে পেটে অসন্তুষ্ট হৈছিল। এটা কথা মন কৰকচোন, সেই কিশোৰ অৱস্থাৰ ডায়ুদ আৰু এতিয়াৰ ৰজা ডায়ুদৰ মাজত কিমান পাৰ্থক্য! সেই কিশোৰ ডায়ুদ আছিল পথাৰত মেৰ চৰাই ফুৰা সহজ সৰল ডায়ুদ। যুদ্ধৰ শিবিৰলৈ আহি সেই মেৰ ৰখীয়া কিশোৰ ডায়ুদে দেখিছিল গলিয়াথ নামৰ সেই পলেষ্টিয়া দৈত্যটোক, ইছৰাইলৰ সৈন্যবাহিনীক ইটিকিং কৰি থকা গলিয়াথক। সেই কিশোৰ ডায়ুদে কিন্তু সেই সময়ত কোনো জনগণনাৰ কাম কৰিব খোজা নাছিল, ইছৰাইলৰ কিমান সৈন্য আছে সেইটো হিচাপ কৰা নাছিল, মাত্ৰ কৈছিল, সেই দৈত্যক মই বধ কৰিম, মই নিজে আগবাঢ়ি যাম। আৰু সেই কাম কৰিবলৈ ডায়ুদে সাহস পাইছিল ক'ৰ পৰা? তেওঁ ঈশ্বৰ যিহুৱাত সম্পূৰ্ণ ভৰসা কৰিছিল আৰু তেনেদৰেই হাতত মাত্ৰ ফিঙা গছ লৈ আৰু পাছোটা শিল লৈ আগবাঢ়ি গৈছিল আৰু এটা মাত্ৰ শিল মাৰি গলিয়াথক ভূপতিত কৰিছিল। প্ৰিয় শ্ৰোতা, যেতিয়া আপোনাৰ লগত 10,00,000 সৈন্য থাকে তেতিয়া আপুনি নিশ্চয় ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন অনুভৱ নকৰিব, কিন্তু যেতিয়া হাতত মাত্ৰ ফিঙা এগছ আৰু পাঁচোটা শিল থাকে তেতিয়া ঈশ্বৰৰ সহায় নিশ্চয় বিচাৰিব। সেই কিশোৰ দায়ুদে সম্পূৰ্ণৰূপে ঈশ্বৰ জিহুৱাতেই ভৰসা কৰিছিল আৰু সফল হৈছিল, ঈশ্বৰ প্ৰসন্ন হৈছিল। কিন্তু এতিয়া দায়ুদৰ হাতত আছে 16,00,000 সৈন্য। দায়ুদ সলনি হ'ল, দায়ুদৰ দৃষ্টি এতিয়া তেওঁৰ সৈন্যবলৰ ওপৰত, সেইকাৰণেই এই কামটো ঈশ্বৰে ভাল পোৱা নাই, সেইকাৰণে এইটো পাপ আছিল ঈশ্বৰৰ দৃষ্টিত। প্ৰিয় শ্ৰোতা, পৃথিৱীত কিমানবোৰ জাতি, কিমানবোৰ সভ্যতাৰ উত্থান পতন ঘটি আছে তাৰ লেখজোখ নাই। এসময়ৰ অতি শক্তিশালী সাম্ৰাজ্য কিছুমানৰ আজি কোনো চিন চাবেই নাই। এসময়ত গোটেই পৃথিৱী তোলপাল লগাই থকা বহুতো সাম্ৰাজ্য আজি হয়তো অৱস্থাই নাই। এসময়ত নিজৰ সৈন্যবল, নিজৰ শক্তিক লৈ গৌৰৱ কৰা বহুতো দেশৰ আজি লাওলোৱা অৱস্থা, কিয় বাৰু? কাৰণ এই সকলোবোৰে নিজৰ নিজৰ সৈন্যবলৰ ওপৰত ভৰসা কৰিছিল। দায়ুদৰ দোষ আছিল এয়ে যে তেওঁ ঈশ্বৰত ভৰসা নকৰি মানুহৰ সংখ্যাত ভৰসা কৰিছিল। বাইবেলত লিখিছে, বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, ইব্ৰী 11:6। প্ৰভু যীশুৱে কৈছিল যে যেতিয়া পবিত্ৰ আত্মা আহিব তেওঁ মানুহক তেওঁলোকৰ পাপৰ বিষয়ে জনাব। কি পাপ? কিয়নো তেওঁবিলাকে মোক বিশ্বাস নকৰে, জোহন 16:9। বাইবেলত এইবুলিও লিখা হৈছে, যি যি বিশ্বাসমূলক নহয় সেই সকলোৱেই পাপ, ৰোমিয়া 14:23। এৰা, এয়াই আছিল দায়ুদৰ পাপ, অবিশ্বাস, আৰু এয়াই আচল পাপ। দায়ুদে সোনকালেই বুজি পাইছিল তেওঁ কৰা এই ভুলটোৰ কথা। 7:8 পাছে ঈশ্বৰে সেই কাৰ্যত অসন্তোষ পাই ইছৰাইলক আঘাত কৰিলে। দায়ুদে ঈশ্বৰক কলে, এই কৰ্ম কৰাতে মই মহাপাপ কৰিলো, এতিয়া বিনয় কৰো তোমাৰ দাসৰ অপৰাধ ক্ষমা কৰা, কিয়নো মই অতিশয় অজ্ঞানৰ কৰ্ম কৰিলো। এতিয়া ঈশ্বৰে দায়ুদক শাস্তি বাছি ল'বলৈ কৈছে। 9:12 পাছে জিহুৱাই দায়ুদৰ দৰ্শক গাদক এই কথা কলে, তুমি গৈ দায়ুদক কোৱা, জিহুৱাই এই কথা কৈছে, মই তোমাৰ আগত 3টা দণ্ড ৰাখিছো, তাৰ মাজৰ এটা বাছি লোৱা, মই তাকেই তোমালৈ কৰিম। তাতে গাদে দায়ুদৰ ওচৰলৈ গৈ তেওঁক কলে, জিহুৱাই এই কথা কৈছে, 3 বছৰ আকাল বা 3 মাহলৈকে শত্ৰুবোৰৰ তৰোৱাল তোমাত লাগি থাকোতে তোমাৰ বৈৰীবোৰৰ আগত উচ্ছন্ন হোৱা বা 3 দিনলৈকে জিহুৱাৰ তৰোৱাল অৰ্থাৎ দেশত মহামাৰী হোৱা আৰু ইছৰাইলৰ আটাই সীমাত সংহাৰ কৰোতা জিহুৱাৰ দূতে ভ্ৰমণ কৰা, এই 3টাৰ মাজৰ যিটোকে ইচ্ছা কৰা তাকে নিজৰ নিমিত্তে বাছি লোৱা, যিজনাই মোক পঠালে তেওঁক কি উত্তৰ দিম তাক এতিয়া বিবেচনা কৰি চোৱা। এতিয়া দায়ুদে কি উত্তৰ দিলে মন কৰক। দায়ুদ যে অতি মহান লোক আছিল সেই কথাটো আমি আকৌ এবাৰ বুজি পাওঁ। তেওঁ আমাৰ নিচিনাই মানুহ আছিল, পাপো কৰিছিল, ভুল কৰিছিল, কিন্তু তেওঁৰ পৰিত্ৰাণ হেৰুৱা নাছিল আৰু ঈশ্বৰৰ সৈতে সহভাগিতা উপভোগ কৰাৰ হাবিয়াসো কেতিয়াও এৰা নাছিল। 13:00 তাতে দায়ুদে গাদক কলে, মই বৰ ঠেকত পৰিছো, মোক জিহুৱাৰ হাতত পৰিবলৈ দিয়ক, কিয়নো তেওঁৰ দয়া প্ৰচুৰ, কিয়নো মোক মানুহৰ হাতত পৰিবলৈ নিদিয়ক। দায়ুদে ঈশ্বৰক ভালদৰে জানিছিল। এতিয়া দায়ুদৰ নিশ্চয় আগৰ কথা মনত পৰিছিল, মাত্ৰ 5টা শিল আৰু ফিঙা এগছ হাতত লৈ গলিয়াথক বধ কৰিবলৈ যোৱা সেই দিনটোৰ কথা। সেই সময়ত তেওঁ ঈশ্বৰত কিমান ভৰসা কৰিছিল সেই কথা নিশ্চয় দায়ুদৰ মনত পৰিছিল। সেইকাৰণে তেওঁ কৈছিল, মই মানুহৰ হাতত পৰিবলৈ নিবিচাৰো, ঈশ্বৰৰ হাতত শাস্তি পাবলৈ মই সাজু আছো, কাৰণ দায়ুদে জানিছিল ঈশ্বৰ কৰুণাময়, ঈশ্বৰ প্ৰেমময় কৰুণাময় বাবেই তেওঁ এতিয়াও পাপীক অনুতাপ কৰিবলৈ সুবিধা দি আছে। তেওঁ কৰুণাময় প্ৰেমময় বাবেই সকলো পাপীক উদ্ধাৰ কৰিবৰ ব্যৱস্থা কৰিবলৈকে নিজৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক এই জগতলৈ পঠালে। কৰুণাময় বাবেই তেওঁ পাপীৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত নিজকে বলি দিলে। প্ৰিয় শ্ৰোতা, পিতাকে পুতেকক মৰম কৰাৰ নিচিনাকৈ তেওঁ আমাক মৰম কৰে, সেইকাৰণেই দায়ুদে আনন্দেৰে গাব পাৰিছিল, জিহুৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মংগলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। দায়ুদে ঈশ্বৰ দয়ালু বুলি জানিছিল, সেইবাবেই ইয়াত নিজকে ঈশ্বৰৰ হাতত এৰি দিছে। এতিয়া আমি 14:00 পৰা 17:00 যদি পঢ়ো তাত আমি দায়ুদৰ এটা প্ৰাৰ্থনা দেখা পাওঁ। ইয়াত সকলো দুখ দায়ুদে নিজে মূৰ পাতি লৈছে, নিজৰ পাপ দায়ুদে ঢাকি ৰাখিব খোজা নাই। তদুপৰি সাধাৰণ প্ৰজাবোৰৰ প্ৰতি দায়ুদৰ যি মৰম চেনেহৰ ভাৱ, সেই ভাৱ সুন্দৰকৈ ইয়াত প্ৰকাশ পাইছে। এয়াহে প্ৰকৃত ৰজাৰ চিন। এনেদৰে সকলো দুখ স্বীকাৰ কৰি সকলো শাস্তি নিজে মূৰ পাতি ল'বলৈ আগবঢ়া দায়ুদক আমি ভাল নোপোৱাকৈ থাকিব নোৱাৰো। এতিয়া আমি ওঠৰ নম্বৰ পদটো চাওঁ। পাছে জিবুচিয়া অৰ্ণনৰ মৰণামৰা খলাত জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী স্থাপন কৰাগৈ বুলি দায়ুদক কবলৈ জিহুৱাৰ দূতে গাদক হুকুম দিলে। এই মৰণামৰা ঠাইখিনি মৰিয়া পৰ্বতত অৱস্থিত। ইয়াতেই পাছত জিৰচালেমৰ মন্দিৰটো নিৰ্মিত হৈছিল। অৰ্থাৎ মন্দিৰ নিৰ্মাণৰ স্থান দায়ুদে নহয়, ঈশ্বৰেহে নিৰ্বাচন কৰিছিল। এতিয়া আমি ঊনৈশ নম্বৰ পদৰ পৰা একৈশ নম্বৰ পদলৈকে পঢ়িলে দায়ুদ সেই অৰ্ণনৰ ওচৰলৈ যোৱা কথাটো পঢ়িবলৈ পাওঁ। এই মৰিয়া পৰ্বততেই অব্ৰাহামে পুতেক ইছহাকক বলি দিবলৈ ঈশ্বৰৰ আজ্ঞামতে আগবাঢ়ি গৈছিল, আৰু সেই কাম কৰিবলৈ আগবাঢ়োতেই ঈশ্বৰে হস্তক্ষেপ কৰি ইছহাকক বচাইছিল, আৰু ইছহাকৰ ঠাইত এটা মেৰ ছাগলী বলি দিয়া হৈছিল। এই মৰিয়া পৰ্বততেই এতিয়া অৰ্ণনৰ মৰণামৰা ঠাই, আৰু ইয়াতেই দায়ুদে ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্মাণ কৰিব। ইয়াতেই জিৰচালেম মন্দিৰ নিৰ্মিত হ'ব, আৰু অৱশেষত এই মৰিয়া পৰ্বততেই অৱস্থিত গলগথা নামৰ ঠাইত প্ৰভু যীশুৱে সমগ্ৰ মানৱ জাতিৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ নিজে বলি হৈছিল। অৰ্থাৎ ইছহাকৰ ঠাইত বলি হৈছিল সেই মেৰ ছাগলীটো। সেই ছাগলীটোৱে আচলতে যীশুখ্ৰীষ্টলৈকে আঙুলিয়াইছিল, কাৰণ যীশুখ্ৰীষ্টই হৈছে জগতৰ পাপ বৈ নিয়া ঈশ্বৰ প্ৰেৰিত মেৰ পোৱালি। 22 আৰু 23 নম্বৰ পদত আমি পাওঁ যে অৰ্ণন অতি দানশীল ব্যক্তি আছিল, আৰু তেওঁ দায়ুদক সকলো দান কৰি দিব খুজিছিল। কিন্তু দায়ুদে কি কলে শুনকচোন, 24 নম্বৰ পদ পঢ়িছো। পাছে দায়ুদ ৰজাই অৰ্ণনক কলে, সেয়ে হ'ব নোৱাৰে, মই সম্পূৰ্ণ মূল্য দিহে কিনি ল'ম, কিয়নো তোমাৰ যি আছে মই জিহুৱাৰ উদ্দেশ্যে তাক নলওঁ, আৰু বিনামূল্যে হোম বলি উৎসৰ্গ নকৰো। 25 আৰু 26 পদো একেলগে পঢ়ি দিছো। পাছে দায়ুদে সেই ঠাইৰ কাৰণে 600 ছেকল সোণ জুখি অৰ্ণনক দিলে, আৰু দায়ুদে সেই ঠাইত জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰি হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে, আৰু জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। তাতে তেওঁ আকাশৰ পৰা হোম বেদীত অগ্নি পেলাই তেওঁক উত্তৰ দিলে। 27 নম্বৰ পদ, পাছে জিহুৱাই নিজ দূতক আজ্ঞা কৰিলত তেওঁ নিজৰ তৰোৱাল ফাকত ভৰাই থলে। দায়ুদে ঈশ্বৰৰ প্ৰতি যি আগবঢ়ায় সেয়া নিজৰ খৰচত নিজে ত্যাগ স্বীকাৰ কৰিহে আগবঢ়াব বুলি আগবাঢ়িছিল, আৰু সেইদৰেই কৰিছিল। সেইবাবে তেওঁ অৰ্ণনৰ পৰা সেই ঠাইখিনি কিনি লৈছিল। দায়ুদে তাতে বলি উৎসৰ্গা কৰিলে, আৰু ঈশ্বৰে দায়ুদৰ সেই বলি গ্ৰহণ কৰাৰ চিনস্বৰূপে আকাশৰ পৰা অগ্নি বৰষালে। ঈশ্বৰৰ দূতৰ তৰোৱাল পুনৰ ফাকত ভৰাই থোৱা হ'ল, কিন্তু গলগথাত সেই তৰোৱালে প্ৰভু যীশুৰ কোষত বিন্ধিছিল। ঈশ্বৰৰ দণ্ড প্ৰভু যীশুৱে নিজে বহন কৰিছিল সমগ্ৰ মানৱ জাতিৰ হৈ, যাতে তেওঁত বিশ্বাস কৰি আমি ৰক্ষা পৰিব পাৰোঁ। দায়ুদে সেই ঠাইতে হোম বলি উৎসৰ্গ কৰিছিল। হোম বলিয়ে যীশুখ্ৰীষ্টক বুজায়। তাৰ পাছত তেওঁ মংগলাৰ্থক বলি আগবঢ়াইছিল। এই মংগলাৰ্থক বলিয়েও যীশুখ্ৰীষ্টকেই বুজায়, কাৰণ তেওঁৱেই পিতৃ ঈশ্বৰৰ সৈতে পাপী মানৱক মিলন কৰালে। সেই মিলন সম্ভৱ কৰিলে ক্ৰুচৰ ওপৰত নিজৰ পবিত্ৰ তেজ বোৱায়। আজি তেওঁ আমাৰ বাবে পুৰোহিতৰ কাম কৰি আছে। তেওঁ স্বৰ্গত পিতৃ ঈশ্বৰৰ আগত আমাৰ হকে নিবেদন কৰি আছে। তেওঁত বিশ্বাস স্থাপন কৰি আমি সকলো পাপৰ ক্ষমা লাভ কৰি ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ হৈ সাহেৰে ঈশ্বৰৰ সন্মুখলৈ আগবাঢ়ি যাব পাৰোঁ। প্ৰিয় শ্ৰোতা, দায়ুদে তেওঁৰ ৰাজ্যৰ মানুহবোৰ ৰক্ষা কৰিবৰ কাৰণে বলি আগবঢ়াব লগা হৈছিল। ঈশ্বৰ কৰুণাময় প্ৰেমময়, কিন্তু তেওঁ ন্যায় বিচাৰকো। তেওঁ সকলো কাম আইনমতে কৰে। নিজে কৰা আইন তেওঁ নিজে ভংগ কৰিব নোৱাৰে। তেওঁ কৈছিল পাপৰ বেচ মৃত্যু, পাপী মানুহক তেওঁ এনেই ক্ষমা কৰি দিব নোৱাৰে। সেইকাৰণেই তেওঁ নিজ পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠালে। যীশুখ্ৰীষ্টই সকলো মানুহৰ সকলো পাপৰ শাস্তি নিজে ললে ক্ৰুচৰ ওপৰত। সকলোৰে হৈ তেওঁ মৃত্যুবৰণ কৰি তৃতীয় দিনা পুনৰ জি উঠিল। সেইবাবে আজি প্ৰভু যীশুত বিশ্বাস কৰা মানে আমি আমাৰ সকলো পাপৰ শাস্তিৰ পৰা ৰেহাই পাব পাৰোঁ, কাৰণ আমাৰ হৈ তেওঁ সেই শাস্তি ইতিমধ্যে ললেই। কিমান সহজ, কিমান ডাঙৰ সুবিধা আমাৰ বাবে কৰি দিলে আমাৰ অনুগ্ৰহশীল ঈশ্বৰে! আমি মাত্ৰ বিশ্বাস কৰি গ্ৰহণহে কৰিব লাগে। কোনো যাগযজ্ঞ, কোনো বলিদানৰ আৰু প্ৰয়োজন নাই, সকলো প্ৰভু যীশুতেই সিদ্ধ হ'ল। সেই সহজলভ্য অমূল্য পৰিত্ৰাণ আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিঠিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আহিছে চৰণলৈ যিচু। হাইৰে মনৰ ভাৱনাবোৰ ক্লান্ত।